নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
সন্দেহ আছে যদি কথা তুমি নুবুঝিলে কথা গ্রহণ করা, তুমি হসা মানুষ হবা। এই যে কথাবোর তুমি গ্রহণ করি, আনন্দরে শান্তি পাবা। তোমার পাপর হকে নিজর জীবন দিলে, কালবারি তার হাখি।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে? চিঠি লিখি আমালৈ জনাবচোন। আহকচোন চুটিকৈ প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ মহান পিতা পৰমেশ্বৰ, তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া, তোমাৰ স্পষ্ট মাত আমাক প্ৰত্যেককে শুনিবলৈ দিয়া, আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় ৰাজাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা আলোচনাত আমি এই দ্বিতীয় ৰাজাৱলী পুস্তকৰ 20 নম্বৰ অধ্যায়ৰ পৰা চাইছিলো। আজি আমি 21 আৰু 22 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। 21 নম্বৰ অধ্যায়ত আমি পাওঁ যে হিজকিয়াৰ পাছত মনচি ৰজা হৈছিল। মনচি ৰজা হৈছিল 12 বছৰ বয়সত। তেওঁ অতি জঘন্য চৰিত্ৰৰ ৰজা আছিল। কোনো কোনো লোকে কয় বয়স বাঢ়িলে তেওঁ ভাল হ'ব, এতিয়া সৰু হৈ আছে। কিন্তু মনচিৰ ক্ষেত্ৰত সেইটো ঘটা নাছিল। যিমানেই বয়সত তেওঁ বাঢ়ি গৈছিল, সিমানেই অধিক অধিক কুকাৰ্যত তেওঁ লিপ্ত হৈছিল। মুঠতে 55 বছৰ তেওঁ ৰাজত্ব কৰিছিল। তেওঁক ঈশ্বৰে যথেষ্ট সুবিধা দিছিল ভাল হ'বৰ বাবে। দ্বিতীয় বংশাৱলী পুস্তক পঢ়িলে আমি দেখিবলৈ পাম যে শেষ অৱস্থাত মনচিয়ে অনুতাপ কৰিছিল। আমাৰ পৰম পিতা ঈশ্বৰ সঁচাকৈ অতি ধৈৰ্যশীল আৰু দীৰ্ঘ সহিষ্ণু। কোনো ধ্বংস হোৱাটো তেওঁ নিবিচাৰে। বহু সময়ত আমি ভাবোঁ ঈশ্বৰেনো বেয়া মানুহবোৰক ধ্বংস কৰি নেপেলায় কিয়, কিন্তু ঈশ্বৰে আচলতে তেনেকুৱা মানুহবোৰকো অনুতাপ কৰিবলৈ সুবিধা দি থাকে। মনচিৰ মাকৰ নাম আছিল হেপচিবা। ইয়াত তেওঁৰ নামটো উল্লেখ কৰি দিয়া হৈছে। নিজৰ সন্তানৰ দুখ গুণৰ ভাৰ মাকেও গা পাতি ল'ব লাগিব। যদিহে কিবা ভাল কথা থাকে, তাৰ বাবে মাকে কৃতিত্ব দাবী কৰিব পাৰে, কিন্তু দুখ থাকিলে তাৰ দায়িত্বও মাকে ল'ব লাগিব। 2 নম্বৰ পদ, যীহুৱাই ইছৰাইলৰ সন্তানবিলাকৰ আগৰ পৰা যি জাতিবিলাকক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘিনলগীয়া কাৰ্যৰ দৰে তেওঁ যীহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। ঈশ্বৰে যেতিয়া ইছৰাইলৰ লোকবিলাকক মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি আনি পেলেষ্টাইন দেশত স্থাপন কৰিছিল, তেতিয়া পেলেষ্টাইন দেশৰ আগৰ জাতিবোৰক তাৰ পৰা খেদি পঠিয়াইছিল, কাৰণ তেওঁলোকে নানাবিধ কুকৰ্মত লিপ্ত থাকি ঈশ্বৰৰ প্ৰতি অবাধ্য হৈ আহিছিল। কিন্তু এতিয়া মনচিয়েও সেই একেধৰণৰ কুকৰ্মত লিপ্ত হ'বলৈ ধৰিছে। 3 নম্বৰ পদ, কিয়নো তেওঁৰ পিতৃ হিজকিয়াই নষ্ট কৰা ওখ ঠাইবোৰ তেওঁ পুনৰাই সাজিলে। ইছৰাইলৰ আহব ৰজাই যেনে কৰিছিল, তেনেকৈ তেওঁ বালৰ উদ্দেশ্যে যজ্ঞবেদীবোৰ স্থাপন কৰিলে আৰু এটা আচেৰা মূৰ্তি সাজিলে, আৰু তেওঁ আকাশমণ্ডলৰ সকলো বাহিনীবিলাকৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পূজা কৰিলে। আমি ইতিমধ্যে পঢ়িবলৈ পাইছিলো যে হিজকিয়া ৰজাই দেশৰ পৰা সকলো ধৰণৰ অপদেৱতাৰ সেৱা পূজা কৰা ঠাইবোৰ নোহোৱা কৰি কেৱল ঈশ্বৰ যীহুৱাৰ সেৱা পূজা কৰা নিয়ম কৰিছিল একমাত্ৰ জিৰচালেম মন্দিৰত। হিস্কিয়া ৰজাৰ নেতৃত্বত গোটেই ৰাজ্যখনতে এক প্ৰভাৱশালী ধৰ্মীয় আৰু আত্মিক পুনৰ জাগৰণ আৰু সংস্কাৰৰ আৰম্ভণি ঘটিছিল। কিন্তু হিস্কিয়া ৰজাৰ দ্বাৰা আৰম্ভ হোৱা সেই সকলো প্ৰচেষ্টা এতিয়া অথলৈ গল, কাৰণ এতিয়া মনচিয়ে তাৰ বিপৰীতে বেলেগ কামহে কৰিবলৈ ধৰিলে। তেওঁ বাল দেৱতাৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্মাণ কৰিলে, আচেৰা মূৰ্তি সাজিলে আৰু আকাশমণ্ডলৰ সকলো বাহিনীবিলাকৰ আগত প্ৰণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে। অৰ্থাৎ তেওঁ চন্দ্ৰ, সূৰ্য আদি বিভিন্ন গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহ আদিৰ পূজা কৰিবলৈ ধৰিলে। 4 আৰু 5 নম্বৰ পদ পঢ়িছো, আৰু যীহোৱাই যি গৃহৰ বিষয়ে কৈছিল বোলে, মই জেৰুচালেমত মোৰ নাম স্থাপন কৰিম। যীহোৱাৰ সেই গৃহত তেওঁ কেইটামান যজ্ঞবেদী নিৰ্মাণ কৰিলে। এইদৰে তেওঁ যীহোৱাৰ গৃহৰ দুয়োখন চোতালত আকাশমণ্ডলৰ সকলো বাহিনীবিলাকৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্মাণ কৰিলে। মনচিয়ে সৰ্বশক্তিমান ঈশ্বৰক দেশ দেশকৈ অৱমাননা কৰিলে। তেওঁ জেৰুচালেম মন্দিৰকে অপবিত্ৰ কৰি পেলালে। 6 নম্বৰ পদ, ইয়াত আমি দেখা পাওঁ যে আনকি তেওঁ নিজৰ পুত্ৰক অগ্নিৰ মাজেৰে গমন কৰোৱালে, অৰ্থাৎ নিজৰ পুত্ৰকেই অগ্নিত জাহ দিলে। সেই সময়ত এনেদৰে নৰবলি দিয়া প্ৰথাৰ প্ৰচলন আছিল বিভিন্ন জাতিবিলাকৰ মাজত। এটা প্ৰতিমাক গৰম কৰি ৰখা হৈছিল আৰু যেতিয়া সেই প্ৰতিমাটো গৰম হৈ ৰঙা হৈ উঠে, তেতিয়া তাৰ কোলাত কেঁচুৱা সন্তান এটা জাপি দিয়া হৈছিল। এনেদৰে নৰবলি আগবঢ়োৱা কাৰ্যৰ কথা ভাবিলে আমাৰ গা শিয়ঁৰি উঠিব খোজে। এয়া নিঃসন্দেহে চয়তানৰ কাৰ্য, অতি জঘন্য, ঘিনলগীয়া, ভয়ংকৰ, অপৰাধমূলক কাৰ্য। কিন্তু মনচিয়ে এনেকুৱা কুকৰ্মটো লিপ্ত হৈছিল। 7 আৰু 8 নম্বৰ পদ, আৰু তেওঁ নিজে কৰা আচেৰা মূৰ্তিটো গৃহৰ মাজত স্থাপন কৰিলে। সেই গৃহৰ বিষয়ে যীহোৱাই দায়ুদক আৰু তেওঁৰ পুত্ৰ চলোমনক কৈছিল বোলে, ইছৰাইলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু জেৰুচালেম মই মনোনীত কৰিলো, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম, আৰু মই তেওঁবিলাকক দিয়া সকলো আজ্ঞা আৰু মোৰ দাস মুচিয়ে তেওঁবিলাকক দিয়া গোটেই ব্যৱস্থা যদি তেওঁলোকে পালন কৰে আৰু সেই অনুসাৰে কাৰ্য কৰে, তেন্তে মই তেওঁবিলাকৰ ওপৰ পিতৃবিলাকক দিয়া দেশৰ পৰা তেওঁবিলাকৰ ভৰি লৰচৰ হবলৈ নিদিম। ঈশ্বৰে আগতে জনাই দিছিল যে ইছৰাইলৰ লোকবিলাক অবাধ্য হলে তেওঁলোকক সেই দেশৰ পৰা উচ্ছেদ কৰা হ'ব। 9 নম্বৰ পদ, তথাপি তেওঁবিলাকে সেই কথা নুশুনিলে। কিন্তু যীহোৱাই ইছৰাইলৰ সন্তানবিলাকৰ আগৰ পৰা যি জাতিবিলাকক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈও অধিক কু আচৰণ কৰিবলৈ মনচিয়ে তেওঁবিলাকৰ মতি জন্মালে। মানুহবোৰে কিন্তু নিজৰ কুকৰ্মতেই লিপ্ত হৈ থাকিল। মনচিয়ে তেওঁলোকক বেয়াৰ পৰা অধিক বেয়ালৈ লৈ গৈ থাকিল। আচলতে মনচিয়ে আন আন জাতিবোৰৰ তুলনাত অধিক বেয়া কাম কৰিছিল। তদুপৰি তেওঁ জানি শুনি সেই সকলো অপকৰ্মত লিপ্ত হৈছিল। ঈশ্বৰে তাৰ প্ৰতিফল দিবই। 10 পৰা 13 নম্বৰ পদ পঢ়িলে আমি এনেদৰে পাওঁ, যীহোৱাই তেওঁৰ দাস ভৱবাদীবিলাকৰ দ্বাৰা এই কথা কলে, যীহুদাৰ ৰজা মনচিয়ে এইবোৰ ঘিনলগীয়া কৰ্ম কৰিছে আৰু তেওঁৰ পূৰ্বে যি ইমূৰীয়া লোকবিলাক আছিল তেওঁলোকতকৈও অধিক কুকৰ্ম কৰিছে আৰু তেওঁৰ মূৰ্তিবোৰৰ দ্বাৰাই যীহুদাকো পাপ কৰাইছে। এই হেতুকে ইছৰাইলৰ ঈশ্বৰ যীহোৱাই এই কথা কৈছে, চোৱা, মই জেৰুচালেম আৰু যীহুদালৈ এনে অমংগল ঘটাম যে তাক শুনা লোক সকলোৰেই নোম শিয়ঁৰি উঠিব। মই জেৰুচালেমৰ ওপৰত চমৰীয়াৰ পৰিমাণ জৰি বিস্তাৰ কৰিম আৰু আহাবৰ বংশৰ ওলোম সূতা ধৰিম। যেনেকৈ কোনোৱে কাঁহি মচে আৰু মচা হলে তাক উবৰিয়াই থয়, তেনেকৈ মই জেৰুচালেমক মুচি পেলাম। ঈশ্বৰে উত্তৰৰ ইছৰাইল ৰাজ্য আৰু ৰাজধানী চমৰীয়াক ইতিমধ্যেই শত্ৰুৰ হাতত শুধাই দি ইছৰাইলীয়া লোকবিলাকক দণ্ড বিহিছিল, আৰু এতিয়া ঈশ্বৰে জেৰুচালেমকো তেনে দণ্ড বিহিবলৈ সাজু হৈছে। প্ৰিয় শ্ৰোতা, আপুনি হয়তো নিজকে অতি বুদ্ধিমান আৰু আধুনিক চিন্তাধাৰাৰ ব্যক্তি বুলি ভাবিব পাৰে। আপোনাৰ বাবে ঈশ্বৰৰ কোনো প্ৰয়োজন নাই বুলিও হয়তো ভাবিব পাৰে। কিন্তু আপুনি এটা কথা মনত ৰখা উচিত যে আপুনি তেওঁ সৃষ্টি কৰা পৃথিৱীত বাস কৰিছে, তেওঁৰ বায়ু সেৱন কৰিছে, তেওঁৰ পানী খাইছে, তেওঁৰ সূৰ্যৰ পোহৰ আৰু উম উপভোগ কৰিছে। আপোনাৰ শৰীৰটো তেওঁৱেই দিয়া, গতিকে আমাৰ ওপৰত ঈশ্বৰৰ সম্পূৰ্ণ অধিকাৰ আছে। আমি ঈশ্বৰৰ কাঁহি যদি অপবিত্ৰ কৰোঁ, আমাক মুচি পেলোৱাৰ সম্পূৰ্ণ অধিকাৰ ঈশ্বৰৰ আছে। যুগে যুগে ঈশ্বৰে এই কাঁহি মচাৰ কাম কৰি আহিছে। আমি মানৱ ইতিহাস অধ্যয়ন কৰিলে দেখা পাওঁ কত জাতি সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰি কালৰ সোঁতত বিলীন হৈ গৈছে, চীন মোকাম নোহোৱা হৈ গৈছে। কিয় জানেনে বাৰু প্ৰিয় শ্ৰোতা? কাৰণ তেওঁলোকে প্ৰকৃত ঈশ্বৰক অৱহেলা কৰি জীৱন কটাইছিল। ঈশ্বৰক তেওঁলোকে অপ্ৰয়োজনীয় বুলি ভাবিছিল। ইয়াত আমি যিহুদা দেশৰ লোকবিলাকেও ঠিক তেনেকুৱা কৰা দেখা পাইছো। ঈশ্বৰে কৈছে তেওঁ আৰু জিৰচালেমক প্ৰতিৰক্ষা প্ৰদান কৰি নাথাকে। শত্ৰুবোৰে বানপানীৰ দৰে হিলদল ভাঙি আহি জিৰচালেম উটুৱাই লৈ যাব। যেতিয়া এটা জাতি পাপত মত্ত হয় তেতিয়া পাপ দিনে দিনে বাঢ়ি যায়, সকলো ধৰণৰ পাপ বৃদ্ধি পায়। মনচিয়ে ঈশ্বৰক পিঠি দিয়াৰ লগে লগে নিৰ্দোষী লোকৰ ৰক্তপাত কৰাৰ নিচিনা নিষ্ঠুৰ আৰু ঘৃণনীয় অপৰাধত লিপ্ত হৈছিল। আজি বাৰু আমাৰ অৱস্থা কেনেকুৱা চিন্তা কৰি চাওকচোন। আমাৰ সমাজতো বাৰু নিৰ্দোষী লোকৰ ৰক্তপাত সঘনাই ঘটি থকা আমি দেখা নাইনে? 17 আৰু 18 নম্বৰ পদ পাঠ কৰি দিছো। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, মনচিৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ কৰা পাপ কৰ্মৰ কথা জানো যিহুদাৰ ৰজাবিলাকৰ ইতিহাস পুস্তকখনত লিখা নাই। পাছে মনচি তেওঁৰ ওপৰ পিতৃবিলাকৰ লগত নিদ্ৰিত হলত নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত তেওঁক মৈদাম দিয়া হল আৰু তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হল। এনেদৰে মনচিৰ জীৱনৰ সামৰণি পৰিল। মনচিৰ বিষয়ে বিশেষভাৱে কবলগীয়া আন একো নাই। তেওঁ অতি কুখ্যাত ৰজা আছিল আৰু গোটেই ৰাজ্যখনকেই অপথে নিয়াইছিল। আমোনো পিতাক মনচিৰ নিচিনাকৈয়েই কু আচৰণত লিপ্ত থকা ৰজা আছিল। আমি 23 পদত পাওঁ যে আমোনৰ কুকাৰ্যৰ ফলস্বৰূপে দেশত বিদ্ৰোহ হল আৰু আমোনক বধ কৰা হল। ৰজাৰ কুকাৰ্যৰ ফলস্বৰূপে দেশত বিদ্ৰোহ হোৱাটো অতি স্বাভাৱিক। তাৰপিছত আমি পঢ়িবলৈ পাওঁ যে আমোনৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক যোচিয়া ৰজা হল। এই যোচিয়া কিন্তু ভাল ৰজা আছিল। তেওঁৰ দিনত যিহুদা দেশত ধৰ্মীয় আৰু আত্মিক পুনৰ জাগৰণৰ সূত্ৰপাত হৈছিল। 22 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছো। যোচিয়াই 8 বছৰ বয়সত ৰজা হৈ জিৰচালেমত 31 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাক বৎসতীয়া অদায়াৰ জীয়েক জিদিদা আছিল। প্ৰিয় শ্ৰোতা, মন কৰিছেনে, বেছিভাগ ৰজাই খুব কম বয়সত ৰজা হৈছিল কাৰণ তেওঁলোকৰ পিতৃসকলৰ প্ৰায়ে অকালতেই মৃত্যু হৈছিল। শত্ৰুৱে চক্ৰান্ত কৰি বধ কৰিছিল আৰু যোচিয়াৰ পিতাক আমোছ ৰজাকো দেশৰ মানুহবোৰে চক্ৰান্ত কৰি বধ কৰিছিল। তেওঁ কুখ্যাত ৰজা আছিল আৰু ঈশ্বৰে তেওঁক তেনেদৰেই আঁতৰ কৰিছিল। কিন্তু আমোছক মানুহবোৰে চক্ৰান্ত কৰি বধ কৰিলেও আন কোনো ৰজা হ'ব নোৱাৰিছিল কাৰণ জিৰচালেমৰ সিংহাসনত দায়ুদৰ বংশৰ মানুহে ৰজা হ'ব লাগিব। গতিকে মাত্ৰ 8 বছৰ বয়সতে যোচিয়া ৰজা হ'ব লগা হৈছিল। কিন্তু তেনেকুৱা ঘটাত এক প্ৰকাৰ ভালেই হ'ল কাৰণ যোচিয়াৰ ওপৰত তেওঁৰ কুখ্যাত পিতৃ আমোছৰ কুপ্ৰভাৱ পৰিবলৈ নাপালে। সেইবাবে আমি যোচিয়াক অতি সৎ ৰজাৰ ৰূপত দেখা পাওঁ। যিহুদা দেশৰ আকাশত যেন আকৌ সূৰ্য উদয় হ'ল, অন্ধকাৰত থকা দেশখন আকৌ যেন পোহৰ হৈ উঠিল। এতিয়া যোচিয়া ৰজা হ'ল, গোটেই দেশতেই এক আত্মিক আৰু ধৰ্মীয় পুনৰ জাগৰণৰ আৰম্ভণি ঘটিল। আজি আমাৰ ধ্বংসমুখী সমাজখনক উদ্ধাৰ কৰাৰ এটাই উপায়, সেইটো হৈছে আত্মিক পুনৰ জাগৰণ। যদিহে মানুহবোৰ ঈশ্বৰলৈ উভতি নাহে তেন্তে সমাজৰ অমংগল হবই, নানা ধৰণৰ বিদ্ৰোহ আদিয়ে মূৰ দাঙি উঠিবই। সমাজৰ সকলো দিশতে আজি আমি কেৱল দুৰ্নীতি দেখা পাওঁ। সকলো কাৰ্যালয়, সকলো অনুষ্ঠানতেই কিবা নহয় কিবা প্ৰকাৰে দুৰ্নীতি ঘটা আমি দেখি থাকোঁ। অনৈতিকতা আৰু অৰাজকতাই চাৰিওফালে মূৰ দাঙি উঠিছে। আজি মানুহে ঈশ্বৰৰ বাক্যক গুৰুত্ব দিবলৈ এৰি দিছে, জগতৰ সোঁতত নিজকে এৰি দি সকলো একাকাৰ কৰি পেলাইছে। ঈশ্বৰৰ অস্তিত্ব নাই বোলা মানুহেৰে আমাৰ সমাজ আজি ভৰি পৰিব ধৰিছে। পুনৰ জাগৰণৰ কথা কওঁতে আমি প্ৰথমতে এটা কথা মনত ৰখা উচিত যে এই পুনৰ জাগৰণ সদায় ব্যক্তিগত পৰ্যায়ত আৰম্ভ হয়। ই সামূহিক আন্দোলনৰ ৰূপত আহে বুলি আমি নাভাবোঁ। প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ জীৱনত এই পৰিৱৰ্তন আনিব লাগিব, তেতিয়া গোটেই সমাজৰেই পৰিৱৰ্তন আহিব। আনক দুখ নিদি প্ৰথমে আমি নিজে সলনি হ'বলৈ শিকিব লাগিব। আজি আমাক এনেকুৱা নেতা চলাওঁতাৰ প্ৰয়োজন যিজনে ক'ব, মই ইমান দিনে ভুল কৰি আছিলোঁ, এতিয়া মই ঈশ্বৰৰ কাষলৈ ঘূৰি আহিছো, মই পৰিৱৰ্তিত হৈছো। যোচিয়া আছিল যিহুদা দেশৰ মূল ব্যক্তি অৰ্থাৎ ৰজা। তেওঁ ঈশ্বৰৰ দৃষ্টিত যি ন্যায় তাকে কৰিবলৈ ধৰিছিল আৰু তেওঁৰ পৰাই গোটেই দেশত পুনৰ জাগৰণৰ আৰম্ভণি ঘটিছিল। যোচিয়াই কৰা দ্বিতীয়টো গুৰুত্বপূৰ্ণ কাম আছিল জিৰচালেমৰ মন্দিৰ মেৰামতি কৰা। যোচিয়া ৰজা হোৱা সময়ত নিশ্চয় মন্দিৰৰ অৱস্থা অতি বেয়া আছিল কাৰণ তেওঁৰ দেউতাক আৰু ককাকৰ দিনত নানাবিধ অপদেৱতাৰেহে সেৱা পূজা চলিছিল। মন্দিৰটো অৱহেলিত হৈছিল। যোচিয়াই সকলো শ্ৰেণীৰ লোকক কামত লাগি যাবলৈ ক'লে মন্দিৰ মেৰামতি কৰিবলৈ। যোছিয়াৰ সময়ত জিৰচালেমৰ মন্দিৰৰ যি দুখ লগা অৱস্থা আছিল, সেই একে অৱস্থা আজি আমাৰ মণ্ডলীবোৰৰো নহয়নে বাৰু? আমাৰ মণ্ডলীবোৰো আকৌ সজাই পৰাই নতুন ৰূপ দিয়াৰ প্ৰয়োজন হৈ থকা নাইনে? অৱশ্যে আমি উপাসনা গৃহটো নতুনকৈ বান্ধি সজাই পৰাই তোলাৰ কথা ইয়াত কোৱা নাই। আজি আমি বহুতো উপাসনা গৃহ দেখা পাওঁ যিবোৰ নিৰ্মাণ কৰা হৈছে অতি চকুত লগাকৈ, প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ। হয়তো লাখ লাখ টকা খৰচ কৰি সেই উপাসনা গৃহবোৰ নিৰ্মাণ কৰা হৈছে, কিন্তু দেওবাৰে যদি আমি উপাসনালৈ যাওঁ, দেখিবলৈ পাওঁ প্ৰায়বোৰ উপাসনা গৃহই আধা খালী হৈ থাকে। য'ত 200 মানুহ বহিব পাৰে, তাত হয়তো 20-25 মানুহ গোট খায়। দেওবাৰৰ বাহিৰে আন বাৰত সেই উপাসনা গৃহৰ দুৱাৰ হয়তো একেবাৰে নুখুলেই। কিছুমান মণ্ডলী হয়তো দেখাত ভালেই আছে, উপাসনাত যোগ দিবলৈ যথেষ্ট মানুহো আহে, হয়তো প্ৰচুৰ দান দক্ষিণাও সংগ্ৰহ হয়, কিন্তু ভিতৰি ভিতৰি সভ্যসভ্যাসমূহৰ মাজত নানা ধৰণৰ খাম খেয়ালি থকা আমি দেখিবলৈ পাওঁ। বেছিভাগ লোকেই দেখাত ধাৰ্মিক, কিন্তু ভিতৰি ভিতৰি ফপুলা। ঈশ্বৰৰ পৰিচৰ্যাত ভাগ লোৱা লোকৰ সংখ্যাও কম। প্ৰিয় শ্ৰোতা, আমি মাত্ৰ এটা কথাই বুজি পাওঁ যে আমাৰ সকলোৰে আত্মিক মেৰামতিৰ প্ৰয়োজন আছে, ব্যক্তিগতভাৱেও আৰু সামূহিকভাৱেও। যোছিয়াই মন্দিৰ মেৰামতিৰ কামত ভাগে ভাগে মানুহ লগাই দিছিল। আমিও নিজৰ নিজৰ কৰিবলগীয়া কামখিনি কৰিবলৈ আগবাঢ়ি অহা উচিত। প্ৰথমতে নিজৰ আত্মিক জীৱনৰ থানথিত লগাবলৈ শিকা উচিত। 7 পদ পাঠ কৰি দিছো। তথাপি তেওঁবিলাকৰ হাতত যি ধন দিয়া হ'ল, তেওঁবিলাকে সৈতে তাৰ একো লেখ বুজ কৰা নহ'ল, কিয়নো তেওঁবিলাকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল। কথাটো বিশেষভাৱে মন কৰকচোন, কাৰো পৰা হিচাপ লোৱা নহ'ল, কাৰণ তেওঁলোক অতিশয় বিশ্বাসী আছিল। 8 পদত আমি পাওঁ যে যিহুদা দেশত পুনৰ জাগৰণ অনা তৃতীয়টো বিষয় আছিল ঈশ্বৰৰ বাক্য আৰু ব্যৱস্থাৱলীলৈ মানুহে পুনৰ মন দিয়া। আজি বাৰু কিমানবিলাক মণ্ডলীত বাইবেলৰ কথাত গুৰুত্ব দিয়া হয় বা বাইবেলৰ কথা গুৰুত্ব দি শিক্ষাদান কৰা হয়? আজি বহুতো ক্ষেত্ৰত আমাৰ এনেকুৱা লাগে আমি যেন গীৰ্জাঘৰৰ ভিতৰতেই আমাৰ বাইবেলখন হেৰুৱাই পেলাইছো, মূল কথা পাহৰি গৈছো। শিশু যীশুক মৰিয়ম আৰু যোছেফে মন্দিৰত হেৰুৱাইছিল, সেই কথা আপোনাৰ নিশ্চয় মনত আছে। আজিও এনেকুৱা ঘটি থাকে, আমি বাইবেলৰ লগতে প্ৰভু যীশুকো গীৰ্জাঘৰৰ ভিতৰতেই যেন হেৰুৱাই পেলাইছো এনেকুৱা লাগে। হিজকিয়াই সেই শাস্ত্ৰখন কোনো আৱৰ্জনাৰ মাজৰ পৰা উদ্ধাৰ কৰা নাছিল, সেইখন মন্দিৰৰ মাজতে হেৰাই আছিল। বাইবেল পুনৰ উদ্ধাৰ কৰি বাইবেললৈ ঘূৰি যোৱাই হৈছে পুনৰ জাগৰণৰ আৰম্ভণি। প্ৰিয় শ্ৰোতা, আমি বাৰু আন আন কিতাপ আলোচনী আদি পঢ়াত কিমান সময় খৰচ কৰোঁ আৰু বাইবেল পঢ়াত কিমান সময় খৰচ কৰোঁ, তুলনা কৰি চাওকচোন। আমি 9 আৰু 10 পদ পঢ়িলে দেখিবলৈ পাওঁ যে যোছিয়াই প্ৰথমবাৰৰ বাবে ঈশ্বৰৰ ব্যৱস্থাৱলী পাঠ কৰিবলৈ পালে। 11 পদটো পঢ়িছো। তেতিয়া ৰজাই সেই ব্যৱস্থা পুস্তকৰ বাক্যবোৰ শুনা মাত্ৰকে নিজৰ কাপোৰ ফালিলে। পুনৰ জাগৰণৰ চতুৰ্থটো পদক্ষেপ হৈছে মন পালটন, নিজৰ নিজৰ পাপৰ বাবে অনুতাপ কৰি নতুন হবলৈ কৰা সিদ্ধান্ত। ঈশ্বৰৰ বাক্যইহে আমাৰ মন পালটন কৰাব পাৰে, যোছিয়াইও তাকেই কৰিছিল। এতিয়া আমি 13 পদটো পঢ়িব খুজিছো। তোমালোকে গৈ মোৰ আৰু লোকবিলাকৰ গোটেই যিহুদাৰ নিমিত্তে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহুৱাক সোধাগৈ, কিয়নো আমাৰ বিৰুদ্ধে যিহুৱাৰ ক্ৰোধ অতিশয় প্ৰজ্বলিত হৈছে, কাৰণ আমাৰ বিষয়ে লিখা আটাই কথা অনুসাৰে কাৰ্য কৰিবলৈ আমাৰ ওপৰ পিতৃবিলাকে এই পুস্তকখনৰ বাক্যলৈ কাণ নিদিলে। যোছিয়াই বুজি পালে যে ইমান দিনে ঈশ্বৰৰ বাক্য লংঘন কৰি অহা হৈছে, গতিকে ঈশ্বৰৰ দণ্ড অৱশ্যম্ভাৱী। 16 পৰা 17 পদলৈকে পাঠ কৰিম। যীহুৱাই এই কথা কৈছে, চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীবিলাকৰ ওপৰত অমংগল ঘটাম, অৰ্থাৎ যীহুদাৰ ৰজাই পাঠ কৰা পুস্তকখনত লিখা সকলো বাক্য ফলিওৱাম, কাৰণ নিজ নিজ হাতেৰে কৰা সকলো কৰ্মৰ দ্বাৰাই মোক বেজাৰ দিবলৈ তেওঁবিলাকে মোক ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে, এতেকে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ'ব আৰু তাক নুমুওৱা নাযাব। ঈশ্বৰে কিন্তু যোছিয়াক বিশেষ অনুগ্ৰহ প্ৰদান কৰিছিল। 19 আৰু 20 পদ, এই ঠাই আৰু ইয়াৰ নিবাসীবিলাক ধ্বংস আৰু হাওৰ বিষয় হ'ব বুলি তেওঁবিলাকৰ অহিতে মই কোৱা বাক্য তুমি শুনা মাত্ৰে তোমাৰ মন কোমল কৰিলা, যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু তোমাৰ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা, এই নিমিত্তে যিহোৱাই কৈছে, ময়ো তোমাৰ কথা শুনিলো। এই হেতুকে চোৱা, মই তোমাৰ ওপৰ পিতৃবিলাকৰ লগলৈ তোমাক নিম আৰু শান্তিৰে নিজ মৈদামলৈ তোমাক নিয়া হ'ব, আৰু মই এই ঠাইৰ ওপৰত যিবোৰ অমংগল ঘটাম সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব। পাছে তেওঁবিলাকে উভতি আহি ৰজাক সংবাদ দিলে। ঈশ্বৰে যোছিয়াক জনাই দিলে যে যিহেতু যোছিয়াই সকলো কথা জনাৰ পাছত মন পালটন কৰি ঈশ্বৰৰ আগত বিনম্ৰ হৈছে, গতিকে যিহুদা দেশলৈ ঘটিব লগা অমংগল যোছিয়াৰ দিনত নুঘটিব, যোছিয়াই শান্তিৰে জীৱন কটাব পাৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যই যোছিয়াৰ মনত বিশেষভাৱে ৰেখাপাত কৰিছিল আৰু যোছিয়াই মন পালটন কৰি ঈশ্বৰৰ শৰণাপন্ন হৈছিল। তাৰ বাবে তেওঁ ঈশ্বৰৰ পৰা অনুগ্ৰহ লাভ কৰিছিল। আজি আমাক ঈশ্বৰৰ বাক্যই কি কয় শুনকচোন। তুমি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা তেন্তে পৰিত্ৰাণ পাবা। ৰোমিয়া 10:9। যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ লাজত নপৰিব। ৰোমিয়া 10:11। প্ৰভু যীশুত বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা। পাচনি কৰ্ম 16:31। ঈশ্বৰৰ এই জীৱন্ত বাক্যই আপোনাৰ হৃদয়ত বাৰু প্ৰভাৱ পেলাইছেনে? চিন্তা কৰকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।